ইষ্ট্ৰে 5 অধ্যায়। তিনিদিনৰ পাছত ৰাণী ইষ্ট্ৰে ৰাজপথ পিন্ধি ৰাজপ্ৰসাদৰ ৰাজগৃহত থকা ভিতৰৰ চোতালৰ সন্মুখত থিয় হ'ল। সেই সময়ত ৰজাই ৰাজগৃহৰ প্ৰৱেশ স্থানৰ ফালে মুখ কৰি ৰাজসিংহাসনত বহি আছিল। ৰজাই যেতিয়া চোতালত থিয় হোৱা ৰাণী ইষ্ট্ৰেক দেখা পালে, তেতিয়া তেওঁ ইষ্ট্ৰেৰ প্ৰতি মৰম লাগিল আৰু ৰজাই নিজৰ হাতত থকা সোণাময় দণ্ডডালি ৰাণীৰ ইষ্ট্ৰেৰ ফাললৈ মেলি দিলে। সেয়ে ইষ্ট্ৰে ওচৰ চাপি সোণাময় দণ্ডডালিৰ আগভাগ চুলে। তাৰ পাছত ৰজাই তেওঁক ক'লে, ৰাণী ইষ্ট্ৰেৰ, তোমাক কি লাগে? তোমাৰ কি প্ৰাৰ্থনা আছে? কোৱা, যদি তোমাক মোৰ ৰাজ্যৰ আধা অংশও লাগে, তথাপিও তোমাক দিয়া হ'ব। তেতিয়া ইষ্ট্ৰেয়ে উত্তৰ দিলে, যদি ৰজাই ভাল দেখে, তেনেহ'লে আপোনাৰ বাবে মই যুগুত কৰা ভোজলৈ আপুনি আৰু হামন আজি আহিব। তেতিয়া ৰজাই আজ্ঞা দিলে, ৰাণী ইষ্ট্ৰেয়ে কোৱাৰ দৰে কৰিবলৈ হামনক বেগাই মাতি অনা হওক। সেয়ে ৰজা আৰু হামনে ইষ্ট্ৰেয়ে যুগুত কৰা ভোজলৈ গ'ল। ভোজত যেতিয়া দ্ৰাক্ষাৰস বাকী দিয়া হ'ল, তেতিয়া ৰজাই ইষ্ট্ৰেক সুধিলে, তোমাৰ আবেদন কি? তোমাৰ বাবে সেই আবেদন গ্ৰহণ কৰা হ'ব। আৰু তোমাৰ প্ৰাৰ্থনা কি? ৰাজ্যৰ আধা অংশও যদি তোমাক লাগে, তেনেহ'লে তাক সিদ্ধ কৰা হ'ব। তেতিয়া ইষ্ট্ৰেৰে উত্তৰ দি ক'লে, মোৰ আবেদন আৰু মোৰ প্ৰাৰ্থনা এই, মই যদি ৰজাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ আৰু মোৰ নিবেদনো প্ৰাৰ্থনা গ্ৰহণ কৰি সিদ্ধ কৰিবলৈ যদি ৰজাই ভাল দেখে, তেনেহ'লে মই আপোনালোকৰ অৰ্থে কাইলৈ যি ভোজ যুগুত কৰিম, সেই ভোজলৈ আপুনি আৰু হামন পুনৰ আহিব। মই ৰজাৰ প্ৰশ্নৰ উত্তৰ কাইলৈহে দিম। সেইদিনা হামন আনন্দ আৰু সন্তুষ্ট মনেৰে বাহিৰলৈ ওলাই গ'ল। কিন্তু হামনে যেতিয়া মদখয়ক ৰাজদুৱাৰত বহি থকা দেখা পালে, তেতিয়াও মদখয়ে হামনৰ আগত থিয় নহ'ল বা লৰচৰো নহ'ল। তাতে হামনে মদখয়ৰ ওপৰত ক্ৰোধেৰে পৰিপূৰ্ণ হ'ল। তথাপি হামনে নিজকে নিয়ন্ত্ৰিত কৰি ৰাখিলে আৰু নিজৰ ঘৰলৈ গুচি গ'ল। তেওঁৰ ভাৰ্যা জেৰছৰ সৈতে তেওঁৰ বন্ধুসকলক একত্ৰিত হ'বলৈ মাতি পঠিয়ালে। হামনে তেওঁলোকৰ আগত নিজৰ ঐশ্বৰ্যৰ প্ৰতাপ আৰু তেওঁৰ পুত্ৰৰ সংখ্যা অধিক এই কথা তেওঁলোকক ক'লে। আৰু ৰজাই কিদৰে তেওঁৰ সকলো কৰ্মচাৰী আৰু দাসতকৈ তেওঁক ওখ পদ দিলে, এই সকলো কথা তেওঁলোকৰ আগত বৰ্ণনা কৰি ক'লে। হামনে ক'লে, এনেকৈ ৰাণী ইষ্ট্ৰেয়ে যুগুত কৰা ভোজত যাবলৈ ৰজাৰ লগত মোৰ বাহিৰে আন কাকো নিমন্ত্ৰণ দিয়া নাছিল। আৰু অহাকালিও ভোজত ৰজাৰ লগত যাবলৈ মই ৰাণী ইষ্ট্ৰেৰ দ্বাৰাই নিমন্ত্ৰিত পাইছোঁ। তথাপিও মই ৰাজদুৱাৰত বহি থকা যিহুদী মদখয়ক যেতিয়া দেখা পাওঁ, তেতিয়া এই সকলোটো মোৰ একো মূল্য নাই যেন মই উপলব্ধি কৰোঁ। পাছত তেওঁ ভাইজা জেৰছ আৰু তেওঁ বন্ধুসকলে তেওঁক ক'লে, 50 হাত দীঘল এডাল ফাঁচি কাঠ যুগুত কৰক, যাতে আপুনি কাইলৈ ৰাতিপুৱাই ৰজাৰ আগত নিবেদন কৰি মদখয়ক সেই কাঠডালত ফাঁচি দিব পাৰে। তাৰ পাছত আপুনি আনন্দ মনেৰে ৰজাৰ লগত ভোজত যাব। তেতিয়া হামনে সেই কথাত সন্তুষ্ট হ'ল আৰু তেওঁ ফাঁচি কাঠ নিৰ্মাণ কৰালে।